Ella, Akaf Bani. পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহানেছবাৰ্গত হ'বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ যাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ছত্তীশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভিয়েটনামত নেৰানেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। আৰু ভাৰতে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতাৰ কালি অন্তিম দিনা 9টা সোণৰ পদক জয় কৰে। সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গোৱাই নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে সংবিধানৰ 143নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰেৰণ কৰা 13টা প্ৰশ্নৰ উত্তৰত কালি এইদৰে পৰামৰ্শ আগবঢ়ায়। শ্ৰীমতী মুৰ্মুৱে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধানসভাত গৃহীত বিধেয়কসমূহত অনুমোদন জনোৱাৰ বাবে সময়সীমা বান্ধি দিব পৰা যায় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহানেছবাৰ্গত হ'বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ যাব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ দক্ষিণ আফ্ৰিকা ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ 2016 চনত দ্বিপাক্ষিক ভ্ৰমণসূচীৰ দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু 2018 তথা 2023 চনত দেশখনত হোৱা ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে G20 শীৰ্ষ সন্মিলনত সংস্থাটোৰ কাৰ্যসূচীৰ গুৰুত্ব সন্দৰ্ভত ভাৰতৰ বিশ্লেষণ আগবঢ়াব। শ্ৰীমোদীয়ে শীৰ্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে বক্তব্য ৰখাৰ কথা। তেওঁ লগতে G20 শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ আপাহতে ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকাৰ নেতৃত্বৰ বৈঠকত ভাগ ল'ব আৰু কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দক্ষিণ আফ্ৰিকাত থকা ভাৰতৰ উচ্চায়ুক্ত প্ৰভাত কুমাৰে কয় যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে অকল G20 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে নহয় বৰং দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেও গুৰুত্বপূৰ্ণ সুযোগ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ছত্তীশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপনত অংশগ্ৰহণ কৰে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে ছত্তীশগড়ৰ অম্বিকাপুৰৰ PG কলেজ খেলপথাৰত জনজাতীয় গৌৰৱ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি জনজাতীয় সম্প্ৰদায়ৰ গৌৰৱময় ইতিহাস আৰু তেওঁলোকৰ শৌৰ্যৰ ওপৰত আলোকপাত কৰি এখন আলোচনাচক্ৰৰ আয়োজন কৰা হয়। শ্ৰীমতী মুৰ্মুৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি জনজাতীয় বীৰ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায়। অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই সভাপতিত্ব কৰাৰ লগতে মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাই, কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামকে ধৰি বহুসংখ্যক জনপ্ৰতিনিধি উপস্থিত থাকে। নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰ GST হ্ৰাস কৰাৰ পাছত 22 ছেপ্টেম্বৰৰ পৰা GST সঞ্চয় উৎসৱ আৰম্ভ হৈছে। ইয়াৰ পৰা সমগ্ৰ দেশৰ জনসাধাৰণ উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰে কৃষিখণ্ডৰ বাবেও সকাহ কঢ়িয়াই আনিছে। কৃষিৰ উৎপাদন ব্যয়, কৃষিকাৰ্যত ব্যৱহৃত আহিলাপাতি আৰু আনুষাংগিক কাম কাজৰ ক্ষেত্ৰত কৰৰ বোজা লাঘৱ কৰা হৈছে আৰু ইয়াৰ ফলত দেশৰ লাখ লাখ খেতিয়কৰ বাবে কৃষিকাৰ্য সুচল হৈ উঠিছে। বহনসাধ্য সাৰৰ উপলভ্যতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এমনিয়া, ছালফিউৰিক এছিড আৰু নাইট্ৰিক এছিডৰ দৰে সাৰ উৎপাদনত ব্যৱহৃত কেঁচা সামগ্ৰীসমূহৰ ওপৰত আৰোপিত GST পূৰ্বৰ 18%ৰ পৰা 5%লৈ হ্ৰাস কৰা হৈছে। একেদৰে মাটিৰ স্বাস্থ্য আৰু শস্যৰ মান উন্নত কৰাৰ বাবে ব্যৱহৃত সূক্ষ্ম পৌষ্টিক পদাৰ্থৰ ওপৰত আৰোপিত কৰো 5% হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰি 1800 CC তলৰ ইঞ্জিনযুক্ত ট্ৰেক্টৰ লেখীয়া কৃষিকাৰ্যত ব্যৱহৃত আহিলাপাতিৰ ক্ষেত্ৰতো কৰৰ হাৰ 12%ৰ পৰা 5%লৈ কমোৱা হৈছে। ব্ৰাজিলৰ বেলেমত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলন COP30ৰ মূল আয়োজনস্থলী ব্লুজনত কালি সংঘটিত অগ্নিকাণ্ডত 13 লোক আহত হয় আৰু হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিবলগীয়া হয়। জুই লগাৰ বাতৰি বিয়পাৰ লগে লগে জনসাধাৰণ সুৰক্ষাৰ বাবে প্ৰস্থান দুৱাৰৰ পিনে ঢপলিয়াই যায়। আয়োজক কমিটীয়ে প্ৰকাশ কৰা মতে আহতসকলক ঠাইতে চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ অৱস্থাৰ ওপৰত নজৰ ৰখা হৈছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছো আয়োজনস্থলীত উপস্থিত আছিল আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা আৰু সুৰক্ষা বিভাগে তেওঁক ততাতৈয়াকৈ তাৰ পৰা আঁতৰাই নিয়ে। ভাৰতৰ পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু ভাৰতীয় প্ৰতিনিধি দলো জুই লগাৰ সময়ত ব্লুজনৰ ভিতৰতে আছিল। তেওঁলোককো নিৰাপদে আঁতৰাই অনা হয়। ভিয়েটনামত নেৰানেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। বিগত তিনিদিনত মধ্য ভিয়েটনামৰ ভালেমান অংশত হোৱা 150 ছেণ্টিমিটাৰৰ অধিক বৰষুণৰ বাবে অঞ্চলটোৰ গাঁও নগৰসমূহ বানত বুৰ গৈছে। ভিয়েটনামত পৰিৱেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশখনৰ 6টা প্ৰান্তত কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু 9জন লোক সন্ধানহীন হৈ আছে। বাঢ়নী পানীয়ে 52,000ৰো অধিক বাসগৃহ বুৰাই পেলাইছে আৰু প্ৰায় 62,000 লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিবলগীয়া হৈছে। ভূমিস্খলনৰ বাবে কেইবাটাও বাটপথ যাতায়াতৰ বাবে বন্ধ হৈ পৰিছে আৰু প্ৰায় 10,00,000 বাসগৃহত বিজুলী যোগান ব্যাহত হৈছে। ভিয়েটনামৰ বতৰ বিজ্ঞান বিভাগে দেশখনৰ মধ্যভাগৰ উপকূলীয় এলেকা আৰু দক্ষিণ প্ৰান্তৰ এলেকাসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ইয়াৰ ফলত দেশখনৰ নগৰ, ঔদ্যোগিক আৰু দ এলেকাসমূহত আকস্মিক বান আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে। পাঞ্জাব আৰক্ষীয়ে কালি সন্ধিয়া লুধিয়ানাত পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI সমৰ্থনপ্ৰাপ্ত এটা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ গতিবিধি সম্পৰ্কে লাভ কৰা গোপন সম্ভেদৰ পমখেদি আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত হোৱা গুলীয়াগুলীত 2জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। লুধিয়ানাৰ আৰক্ষী আয়ুক্ত স্বপন শৰ্মাই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদী দুজনক বিদেশৰ পৰা নিয়ন্ত্ৰণ কৰা তেওঁলোকৰ নেতাই ৰাজ্যখনত বিভিন্ন প্ৰান্তত চৰকাৰী ভৱন আৰু অন্য স্থানলৈ হাতবোমা নিক্ষেপ কৰি উত্তেজনাৰ সৃষ্টি আৰু শান্তি বিঘ্নিত কৰিবলৈ কৈছিল। আৰক্ষীয়ে ধৃত সন্ত্ৰাসবাদী দুজনৰ পৰা 2টা চীনত নিৰ্মিত হাতবোমা, 5টা অত্যাধুনিক পিষ্টল আৰু প্ৰায় 50 গুলী উদ্ধাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছ কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণী ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বাংলাদেশৰ আৱামী লীগ দলে কালি অভিযোগ কৰে যে মহম্মদ ইউনিছৰ নেতৃত্বত চলা অন্তৱৰ্তীকালীন চৰকাৰৰ 14 মাহৰ কাৰ্যকালত 4,177টা হত্যাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু সমগ্ৰ দেশৰ নলা, নৰ্দমা, নৈ আৰু বাটপথত মৃতদেহ উদ্ধাৰ হৈছে। দলটোৱে লগতে কয় যে এই অবৈধ চৰকাৰৰ শাসনত কেৱল ঢাকাতে 456টা হত্যাৰ গোচৰৰ তথ্য পোৱা গৈছে। আৱামী লীগে কয় যে বহুতো হত্যাকাণ্ডৰ ঘটনা চৰকাৰীভাৱে লিপিবদ্ধ কৰা হোৱা নাই। ঘটনা চৰকাৰীভাৱে মানৱ অধিকাৰ সংগঠনসমূহৰ তথ্য অনুসৰি এই সময়ছোৱাত 216জন লোকক মাৰপিট কৰি হত্যা কৰা হৈছিল। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি 25% চুৰি হোৱা মাৰণাস্ত্ৰ এতিয়া উদ্ধাৰ নোহোৱাৰ বাবে অপৰাধ বৃদ্ধি পাইছে। ক্ষমতালৈ অহাৰ পাছতে ইউনিচে বহুতো মুখ্য অপৰাধীক মুকলি কৰি দিছিল আৰু আৰক্ষীয়ে এই অপৰাধীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। ভাৰতে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতাৰ কালি অন্তিম দিনা 9টা সোণৰ পদক জয় কৰে। মহিলাৰ শাখাত জেচমিন লেম্বৰিয়া, নিখাত জৰীন, প্ৰবীণ হুদা, অৰুন্ধতি চৌধাৰী, প্ৰীতি পাৱাৰ, মীনাক্ষী হুদা আৰু নুপুৰ চিয়াৰণে কালি ঐতিহাসিক সাফল্যৰে নিজ নিজ শাখাত সোণৰ পদক অৰ্জন কৰে। জেচমিন লেম্বৰিয়াই মহিলাৰ 57 কিলোগ্ৰাম ওজন শাখাত চীনা টাইপেৰ ইউ চিহয়িক 4-1 ফলাফলত পৰাভূত কৰে। নিখাত জৰীনে 51 কিলোগ্ৰাম ওজন শাখাত চীনা টাইপেৰ আন এগৰাকী খেলুৱৈ চুৱান ইউই গুৱক 5-0 ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। প্ৰবীণ হুদাই 60 কিলোগ্ৰাম ওজন শাখাত জাপানৰ অয়াকা টাগুচিক 3-2 ফলাফলত পৰাভূত কৰি সোণৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে 70 কিলোগ্ৰাম শাখাত অৰুন্ধতি চৌধাৰীয়ে উজবেকিস্তানৰ আজিজা য়কিৰভাক 5-0 পোনপটীয়া ফলাফলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহানেছবাৰ্গত হ'বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি 3-দিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকালৈ যাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ছত্তীশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ভাৰতে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতাৰ কালি অন্তিম দিনা 9টা সোণৰ পদক জয় কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।